এয়া আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই কুমাৰ দেৱী দাস। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে সমগ্ৰ ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খাল বিলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। পুৱাই গঞা ৰাইজে গোহালিৰ গৰুকেইটা নোৱাই ধুৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বিহু উপলক্ষে ৰাজ্যখনৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমতী মুৰ্মুৱে বিহুৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা বৈশাখী, পহিলা বৈশাখ, মেচাদি, পুতান্দু পিৰাপোকে ধৰি নৱবৰ্ষৰ উৎসৱসমূহৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ শুভক্ষণত ৰাজ্যবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঙালী বিহুৱে সংস্কৃতি আৰু পৰিৱেশৰ মাজৰ চিৰবিৰাজমান আন্তঃসম্পৰ্ক প্ৰতিফলিত কৰে বুলি ৰাজ্যপালগৰাকীয়ে মত প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো ৰঙালী বিহু উপলক্ষে ৰাজ্যবাসীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ প্ৰাক্ষণত বিশিষ্ট সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মৃতভাগৰ স্ৰষ্টা ডঃ নগেন শইকীয়াই অসমবাসী ৰাইজক আকাশবাণীযোগে এইদৰে শুভেচ্ছা জনাই মনৰ ভাৱ প্ৰকাশ কৰিছে।
আমি এটা নতুন বছৰত ভৰি দিবলৈ ওলাইছোঁ। এই সময়ত আমি আমাৰ ৰাজ্যখনৰ, আমাৰ সমগ্ৰ দেশখনৰ জনসাধাৰণলৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই সকলোৰে মংগল কামনা কৰিছোঁ। কিন্তু আমাৰ ৰাজ্যখন আমি বিভিন্ন সংঘাতৰ মাজেদি, সমস্যাৰ মাজেদি পাৰ হৈ আহি আছোঁ। এই সমস্যা আৰু সংঘাতসমূহ যাতে এই বছৰটোত আঁতৰাই দিয়ে মই প্ৰথমতে সেইটোৱে বাঞ্ছা কৰিছোঁ। মোৰ কাৰণে অসমেই মোৰ প্ৰাণ, অসমেই ধ্যান আৰু অসমেই জ্ঞান। সেইবাবে অসমৰ মংগল, অসমৰ উন্নয়ন, এই দুটা মই অন্তৰৰ অন্তৰৰ পৰা কামনা কৰোঁ।
ৰাজ্যৰ আন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো উলহ মালহেৰে গৰু বিহু পালন কৰা হৈছে। পুৱাতে গৰুক নৈ জানজুৰিৰ পাৰলৈ নি গা ধুওৱাৰ উপৰি লাও বেঙেনা খুৱাই মংগল কামনা কৰা হৈছে। তিনিচুকীয়া জিলাতো আজি গৰু বিহু উপলক্ষে পুৱাৰে পৰাই উৎসাহ উদ্দীপনা দেখা গৈছে। কৃষিৰ বাবে অপৰিহাৰ্য গোধনৰ শ্ৰীবৃদ্ধিৰ বাবে আজি জিলাখনৰ কৃষিজীৱী ৰাইজে পুৱাৰে পৰা গৰুক গা ধুৱাই বিহু পালন কৰিছে। শিৱসাগৰ জিলাতো আজি ৰাইজে গৰু বিহু উপলক্ষে কৃষ্টি সংস্কৃতি ৰক্ষা কৰি ৰীতি নীতিসমূহ পালন কৰাৰ লগতে উলহ মালহেৰে বিহু উদযাপন কৰিছে। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদূৰ গুৱাহাটী ছাত্ৰ সন্থাই আজি জছ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাজ্যখনৰ কেইবাটাও প্ৰখ্যাত বিহু হুঁচৰি দলে অংশগ্ৰহণ কৰিব। লগতে অসমৰ সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে আজিৰে পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰে 2241খন বিহু সমিতিলৈ আৰ্থিক অনুদান আগবঢ়াইছে। 10 বছৰতকৈ অধিক পুৰণি বিহু সমিতিসমূহলৈ বিগত বৰ্ষৰ দৰে 1.5 লাখ টকাকৈ সাহায্য প্ৰদান কৰা হৈছে। 2024 চনত 2306খন বিহু সমিতিক বিত্তীয় সাহায্য প্ৰদান কৰা হৈছিল যদিও এইবাৰ বিত্তীয় সাহায্য লাভ কৰা বিহু সমিতিৰ সংখ্যা 65লৈ হ্ৰাস পাইছে। বিহু সমিতিসমূহে যাতে বিহু আয়োজনৰ নামত ৰাইজৰ পৰা অন্য ধৰণে বৰঙণি নুতুলে তাৰ বাবে চৰকাৰে বিহু সমিতিসমূহক এনেদৰে বিগত কেইবাবছৰ ধৰি আৰ্থিক সাহায্য আগবঢ়াই আহিছে। গুৱাহাটীত যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি বিহুৰ কেইদিন মহানগৰ আৰক্ষীয়ে সমদল শোভাযাত্ৰা নিষিদ্ধ কৰিছে। মহানগৰখনৰ ৰাজপথত সুচল যাতায়াতৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ৰাজপথত মাৰাথন, ৱাকাথন আদিও নিষিদ্ধ কৰা হৈছে। মহানগৰ আৰক্ষীৰ উপায়ুক্ত ইমদাদ আলী স্বাক্ষৰিত এটা বিবৃতিত এই কথা প্ৰকাশ কৰা হৈছে। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ দাখিলৰ পাছতে পৰীক্ষণ সম্পন্ন হৈছে। তিনিচুকীয়া জিলা পঞ্চায়ত নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তত জিলাখনৰ 22খন আসনৰ বাবে দাখিল কৰা মুঠ 67জন প্ৰাৰ্থীৰ মনোনয়ন বৈধ পোৱা গৈছে। জিলাখনৰ আঞ্চলিক পঞ্চায়তৰ বাবে 205খন মনোনয়ন পত্ৰ বৈধ হোৱাৰ বিপৰীতে 7খন মনোনয়ন পত্ৰ নাকচ কৰা হয়। শোণিতপুৰ জিলাৰ অন্তৰ্গত 20খন জিলা পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা 49গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত 48খন মনোনয়ন গ্ৰহণ আৰু 1খন মনোনয়ন নাকচ কৰা হয়। জিলাখনৰ অন্তৰ্গত 88খন গাঁও পঞ্চায়ত সমষ্টিৰ বিপৰীতে 2252খন মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।